সুপার হিটস 93.5 রেড এফএম ৰ মৰ্নিং নম্বৰ 1 এফএম মানডে আৰু এটা চাৰ গানে চিপকে শুনাৰ লগে লগে সময় হৈ গ'ল আমাৰ আজিৰ দিনটোৰ হৰৰ স্কোপৰ 93.5 এটা ৰাতিপুৱা ৰাতিপুৱা হৰস্কোপ হ'ব পাৰে আপোনাৰ মোবাইল ফোনটো যদি মোবাইলত নাই চাৰ্জ। আৰু সেইকাৰণে সদায় আপুনি মন কৰিব যে ৰাতিপুৱা শুই উঠাৰ পিছত প্ৰথম কামটো ফোনটো চাৰ্জত দিয়াটো। স্পেচিয়েলি আজিকালি পাৱাৰ বেংকছ বহুতৰে হাতে হাতে থাকে, কিন্তু পাৱাৰ বেংকটোতো চাৰ্জ কৰিব লাগিব আৰু সেইকাৰণে আপুনি চাৰ্জতো দিব লাগিব। চ' ইন দেট কেছ ডু নট ফৰগেট এবাউট দ্য ফোন চাৰ্জিং, নহ'লে দিনটোৰ ভাগত হৰস্কোপ হ'ব পাৰে আপোনাৰ সেই বেটাৰী নথকা ফোনটো। এনিৱেজ, এতিয়া দিনটোৰ কাৰণে আপুনি ৰেডি হয় মানে মই কিন্তু প্লে কৰিব লৈছোঁ আকৌ বঢ়িয়া এটা ট্ৰেক। এনজয় কৰি আছে আপুনি মৰ্নিং নাম্বাৰ 1 93.5 ৰেড এফ এম। বজাতে রহো।